চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত। আমাৰ পিতা পৰমেশ্বৰে সকলো লোকক ভালে কুশলে থকাটোৱেই বিচাৰে, কিন্তু কেৱল এই দুদিনীয়া জীৱনটোতেই নহয়, এই জীৱনৰ অন্ত পৰিলে আহিবলগীয়া অনন্তকলীয়া দিনবোৰতো যাতে আমি ভালে কুশলে থাকিব পাৰোঁ তাৰ প্ৰতিও তেওঁ চিন্তা কৰে। সেইবাবেই তেওঁ আমাক কথা ক'ব বিচাৰে, আমাক জনাব বিচাৰে আমি কি কৰা উচিত যাতে আমি অনন্তকাললৈ ভালে কুশলে থাকিব পাৰোঁ। তেওঁ আমাক আজিও কথা কয় তেওঁৰ জীৱন্ত বাক্য বাইবেল শাস্ত্ৰৰ জৰিয়তে। সেই বাইবেল শাস্ত্ৰ অধ্যয়নৰ বাবেই আমাৰ এই অনুষ্ঠান ভক্তিবচন। আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছে, শুনি কেনে পাইছে আমালৈ লিখি জনাবচোন। আমাৰ ঠিকনা
ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100১।
ভক্তিবচন,
টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100১। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি আমাৰ পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক, হে আমাৰ স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাওঁ কাৰণ তুমি আমাক প্ৰেম কৰা, সদায় আমাৰ ভালৰ কথাই চিন্তা কৰা। আমাৰ ভালৰ কাৰণেই তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টক জগতলৈ পঠালা যাতে তেওঁত বিশ্বাস কৰি আমি পৰিত্ৰাণ লাভ কৰিব পাৰোঁ। এতিয়া আমি তোমাৰ জীৱন্ত বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছোঁ। প্ৰভু, তুমি আমাক শিকোৱা, তুমি আমাক বুজোৱা, তুমি আমাক কথা কোৱা। প্ৰতিজন শ্ৰোতাক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ বাবে ক্ৰুচত প্ৰাণ দি আমাৰ পাপৰ প্ৰায়চিত্ত কৰি তৃতীয় দিনা পুনৰ জি উঠি সোঁশৰীৰে স্বৰ্গলৈ গৈ আমাৰ হকে নিৰন্তৰে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন।
প্ৰিয় শ্ৰোতা, আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মলাখী ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? যোৱা অনুষ্ঠানত আমি বিশেষভাৱে দেখিবলৈ পাইছিলো যে মলাখীৰ সময়ত ইছৰাইলীয় লোকসকলৰ মাজত, বিশেষকৈ ডেকা আৰু পুৰুষসকলৰ মাজত, যি বেয়া কাম চলিব ধৰিছিল বিবাহৰ নামত, সেই কথা ঈশ্বৰে আঙুলিয়াই দিছিল আৰু তেওঁলোকক দোষাৰোপ কৰিছিল। তেওঁলোকে নিজৰ নিজৰ ভাৰ্যাবোৰ এৰি তেওঁলোকৰ চাৰিওপিনে বাস কৰা পৰজাতীয় বিদেশী ছোৱালীবোৰ বিয়া কৰাবলৈ ধৰিছিল আৰু আগৰ ভাৰ্যাক বিবাহ বিচ্ছেদ দিছিল। সেই কথা ঈশ্বৰে ভাল পোৱা নাছিল আৰু তেওঁলোকৰ সেই পাপৰ কথা ঈশ্বৰে আঙুলিয়াই দিছিল। আজিৰ অনুষ্ঠানত আমি এই মলাখী পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই নিব খুজিছো। আমি মলাখী ভাৱবাদীৰ পুস্তকত এতিয়া যিটো কথা বিশেষভাৱে পাই আছো, সেইটো হৈছে ঈশ্বৰে মলাখী ভাৱবাদীৰ দিনত ইছৰাইলীয় লোকবিলাকে পৰজাতীয় লোকৰ সৈতে বিবাহ পাশত আবদ্ধ হ'বলৈ নিজৰ নিজৰ তিৰোতাবোৰক বিবাহ বিচ্ছেদ দিয়া কাৰ্যটো সমালোচনা কৰা কথা। ইছৰাইলীয়সকলৰ মাজৰ বহুতো পুৰুষে তেওঁলোকৰ চাৰিওপিনে থকা পৰজাতীয় বিদেশী লোকবিলাকৰ ছোৱালীবোৰ দেখি পছন্দ কৰিছিল আৰু সেই ছোৱালীবোৰৰ সৈতে বিবাহ পাশত আবদ্ধ হ'বলৈ নিজ নিজ ভাৰ্যাবোৰক বিবাহ বিচ্ছেদ কৰিছিল। তেওঁলোকে কৰা সেই কামত ঈশ্বৰ অতি অসন্তুষ্ট হৈছিল। ঈশ্বৰে মলাখী ভাৱবাদীৰ যোগেদি ইছৰাইলক এই কথাৰ বাবে বিশেষভাৱে ককৰ্থনা কৰিছিল। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছো। মলাখী 2 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদটো প্ৰথমতে পঢ়ি দিম। যদি আপোনালোকৰ লগত বাইবেল আছে তেতিয়াহ'লে বাইবেলৰ পৰা চাই যাব, আৰু যদিহে লগত বাইবেল নাই পাঠ কৰি দিম, অনুগ্ৰহ কৰি মন দি শুনিব। 2 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদ, ইয়াত এনেদৰে লিখা আছে, আৰু তোমালোকে আকৌ ইয়াকো কৰিছা যে তোমালোকে চকুলোৰে, ক্ৰন্দনেৰে আৰু হুমুনিয়াহেৰে যীহোৱাৰ যজ্ঞবেদী ঢাকিছা। এই নিমিত্তে তেওঁ উপহাৰলৈ আৰু দৃষ্টি নকৰে বা প্ৰসন্ন হৈ তোমালোকৰ হাতৰ পৰা তাক গ্ৰহণ নকৰে। প্ৰিয় শ্ৰোতা, যিবিলাক মানুহে নিজ নিজ ভাৰ্যাক এৰি বিদেশী ছোৱালীবিলাক বিয়া কৰাইছিল, সেই মানুহবিলাকৰ ভাৰ্যাসকল উচুপি উচুপি, কান্দি কান্দি ঈশ্বৰ যীহোৱাৰ বেদীৰ ওচৰলৈ আহিছিল। সেই তিৰোতাবিলাকে ঈশ্বৰৰ বেদীত চকু পানী পেলাইছিল আৰু ঈশ্বৰে কৈছিল, মই সিহঁতৰ চকুলো পেলাই কৰা ক্ৰন্দন শুনিলো। তাৰ পাছত তোমালোকে অতি ধাৰ্মিক ধাৰ্মিক ভাৱ দেখুৱাই যি বেদীৰ ওপৰত তোমালোকে ত্যাগ কৰা ভাৰ্যাসকলৰ চকু পানী আছিল, তাৰ ওপৰতেই অতি ধাৰ্মিক ধাৰ্মিক দেখুৱাই মোলৈ নৈবেদ্য আগবঢ়াবলৈ আহিছা। তোমালোকে এই কথাটো জনাটো মই বিচাৰো যে মই তোমালোকৰ সেই নৈবেদ্যৰ প্ৰতি অলপো মন নিদিওঁ, সেইবোৰলৈ ঘূৰিকে নাচাওঁ। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টীয় মণ্ডলীত পৰিচৰ্যা কৰি থকা এনেকুৱা বহুতো মানুহ থাকিব পাৰে। হয়তো কোনো মণ্ডলীৰ ধন ভৰালীও হ'ব পাৰে, নাইবা হয়তো মণ্ডলীৰ সম্পাদক হ'ব পাৰে, নাইবা হয়তো মণ্ডলীৰ একেবাৰে সভাপতিও হ'ব পাৰে। কিন্তু হয়তো পাৰিবাৰিক জীৱনত বা ব্যক্তিগত জীৱনত ঈশ্বৰৰ মনত অসন্তুষ্টি দিয়া কামত লিপ্ত হৈ থাকিব পাৰে। তেনেকুৱা মানুহৰ সেই তথাকথিত সৎকৰ্মৰ প্ৰতি বা ঈশ্বৰৰ উদ্দেশ্যে কৰা পৰিচৰ্যাৰ প্ৰতি ঈশ্বৰে মনোযোগ নিদিয়ে বুলি আমি ক'ব পাৰোঁ। আচলতে তেনেদৰে ঈশ্বৰৰ অবাধ্য হৈ চলা লোকে পৰিচৰ্যাৰ কামত নালাগি সমাজৰ চকুৰ আঁতৰ হৈ চলাহে বেছি ভাল, কাৰণ এই কথাটো ঈশ্বৰে অতি পৰিষ্কাৰ কৰি দিছে যে এনেদৰে ঈশ্বৰৰ অবাধ্য হৈ চলা মানুহৰ হাতৰ কৰ্ম ঈশ্বৰে কেতিয়াও গ্ৰহণ নকৰে। তেনেকুৱা মানুহৰ নৈবেদ্য ঈশ্বৰে কেতিয়াও গ্ৰহণ নকৰে। তেওঁ সেই উপহাৰলৈ আৰু দৃষ্টি নকৰে বা প্ৰসন্ন হৈ সেইবোৰ গ্ৰহণ নকৰে। প্ৰিয় শ্ৰোতা, আমাৰ জীৱনত যদিহে কিবা তেনেকুৱা অবাধ্যতা আছে, তেনেহ'লে তেওঁ আমাৰ দুতলীয়া স্বভাৱৰ কথা ভালদৰে জানে আৰু আমাৰ তেনে দুতলীয়া মনোভাৱেৰে কৰা উপহাৰ বা সেৱা তেওঁ কেতিয়াও গ্ৰহণ নকৰে। মলাখী ভাৱবাদীৰ দিনত মানুহবিলাকে তেনেদৰে কুকৰ্ম কৰি থাকিও ঈশ্বৰলৈ ধাৰ্মিক দেখুৱাই উপহাৰ আগবঢ়াই আছিল, বলি আগবঢ়াই আছিল, আৰু ঈশ্বৰে যেতিয়া তেওঁলোকে আগবঢ়োৱা সেই উপহাৰ গ্ৰহণ নকৰিছিল, তেওঁলোকে আগবঢ়োৱা সেই বলি গ্ৰহণ নকৰিছিল, তেতিয়া তেওঁলোকে অতি অজ্ঞানৰ ভাৱ দেখুৱাই, অতি অজলাৰ নিচিনা ভাৱ দেখুৱাই প্ৰশ্ন কৰিছিল, ঈশ্বৰেনো কিয় সেই উপহাৰ গ্ৰহণ কৰা নাই, ঈশ্বৰেনো কিয় সেই বলি গ্ৰহণ কৰা নাই, আমিনো কি দুখ কৰিলো। চৈধ্য নম্বৰ পদটো পঢ়ি দিব খুজিছো। ইয়াত এনেদৰে লিখা আছে, তথাপি তোমালোকে কৈছা, ইয়াৰ কাৰণ কি? তাৰ কাৰণ এই, তোমাৰ সংগিনী, তোমাৰ বিবাহ বন্ধনৰ ভাৰ্যা হোৱাটো যি তিৰোতালৈ তুমি বিশ্বাসঘাতকতা কৰিলা, তোমাৰ যৌৱনকালৰ সেই ভাৰ্যা আৰু তোমাৰ মাজত যি হোৱা সাক্ষী আছে। তথাপি তোমালোকে কৈছা ইয়াৰ কাৰণ কি? তেওঁলোকৰ উপহাৰ বা বলি কিয় ঈশ্বৰে গ্ৰহণ নকৰিব বুলি মানুহবোৰে সোধা প্ৰশ্নটোতো আচলতে ঈশ্বৰে বেয়া পাইছে বুলি আমি ক'ব পাৰোঁ। অৰ্থাৎ ইয়াত আমি এনেধৰণৰ ভাৱ এটা দেখা পাওঁ। মানুহবিলাকে কৈ আছিল, ঈশ্বৰে মোৰ উপহাৰটো কিয় গ্ৰহণ নকৰিব? মইতো এটা অতি সুন্দৰ নুদুকা মেৰ ছাগলী বলি দিবলৈ লৈ আহিছো। যেতিয়া মানুহবিলাকে তেনেকুৱা প্ৰশ্ন সোধে, তেতিয়া মলাখিয়ে তেওঁলোকৰ প্ৰশ্নৰ উত্তৰটো অতি স্পষ্টভাৱে দি দিছে যাতে তেওঁলোকৰ বুজাত ভুল হ'ব নোৱাৰে। তাৰ কাৰণ এই, তোমাৰ সংগিনী, তোমাৰ বিবাহ বন্ধনৰ ভাৰ্যা হোৱাটো যি তিৰোতালৈ তুমি বিশ্বাসঘাতকতা কৰিলা, তোমাৰ যৌৱনকালৰ সেই ভাৰ্যা আৰু তোমাৰ মাজত যি হোৱা সাক্ষী আছে। অৰ্থাৎ সেই ইছৰাইলীয় লোকে ডেকা অৱস্থাত, যুৱক অৱস্থাত এগৰাকী যিহুদী ছোৱালী বিয়া কৰিছিল, কিন্তু যেতিয়া তেওঁ বয়সত ডাঙৰ হ'ল, হয়তো আদহীয়া হ'ল, আৰু তেওঁলোকৰ চাৰিওপিনে থকা পৰজাতীয় আৰু বিদেশী লোকবোৰৰ মাজত চলা ফিৰা কৰিব ধৰিলে, তেতিয়া তেওঁ কোনো পৰজাতীয় ছোৱালীক লগ পালে আৰু সেই পৰজাতীয় ছোৱালীক বিয়া কৰিবলৈ মনস্থ কৰিলে। তোমাৰ সংগিনী, তোমাৰ বিবাহ বন্ধনৰ ভাৰ্যা, সেই মানুহজনে যেতিয়া সেই ইব্ৰী ছোৱালীক বিয়া কৰাইছিল, তেতিয়া পুৰোহিতৰ আগত থিয় হৈ ছোৱালীগৰাকীৰ প্ৰতি বিশ্বস্ত আৰু সত্যবাদী হৈ থাকিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছিল। কিন্তু তেনেদৰে বিবাহ বন্ধনত আবদ্ধ হোৱা ছোৱালীগৰাকীকেই এতিয়া তেওঁ ত্যাগ কৰিছে। প্ৰিয় শ্ৰোতা, ইয়াৰ পাছত আমি যিটো পদ পঢ়িবলৈ পাওঁ, সেই পদটো ব্যাখ্যা কৰাত অলপ কঠিনতাৰ সন্মুখীন হ'ব লগা হয়। কিন্তু আমি ভাবোঁ যে দ্য মাইনৰ প্ৰফেটছ নামৰ গ্ৰন্থত লেখকজনে অতি সুন্দৰ আৰু শুদ্ধভাৱে ইয়াৰ ব্যাখ্যা আগবঢ়াইছে। তেওঁ কৈছে যে এই পদটোৰ স্বাভাৱিক ব্যাখ্যা এয়ে যে ইয়াত বিবাহ বিচ্ছেদৰ কথাই কোৱা হৈছে, আৰু ঈশ্বৰেই যে প্ৰথমতে বিবাহ নামৰ অনুষ্ঠানটি প্ৰতিষ্ঠা কৰিছিল সেই কথাটোলৈকে আঙুলিওৱা হৈছে। পদটো পাঠ কৰি দিম, পোন্ধৰ নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, আত্মাৰ অৱশিষ্ট ভাগ তেওঁৰ থকাটো তেওঁ এজনকেই সৃষ্টি কৰা নাছিলনে? কিয় এজনকেই সৃষ্টি কৰিলে? তেওঁ ঈশ্বৰীয় বংশ বিচাৰিছিল। এইকাৰণে তোমালোকে নিজ নিজ আত্মাৰ বিষয়ে সাৱধান হোৱা, আৰু কোনেও নিজৰ যৌৱনকালৰ ভাৰ্যালৈ বিশ্বাসঘাতকতা নকৰিবা। তেওঁ এজনকেই সৃষ্টি কৰা নাছিলনে? ইয়াত আচলতে আমি ঈশ্বৰে আদিতে মানুহ সৃষ্টি কৰা কথালৈ উভতি চাওঁ। ঈশ্বৰে নৰ আৰু নাৰী কেনেকৈ সৃষ্টি কৰিছিল সেই কথাটো আমাক মনত পেলাই দিয়া হৈছে। ঈশ্বৰে আদমক সৃষ্টি কৰিছিল আচলতে আধা হিচাপে, আৰু হৱা আছিল বাকী আধা। দুয়ো লগ লাগিহে এক ব্যক্তি। আদম আৰু হৱা দুয়োকো তেওঁ এক হিচাপে সৃষ্টি কৰিছিল। এই কথাটো স্পষ্ট হয় যেতিয়া কোনো এটা সন্তানৰ জন্ম হয়, কাৰণ জন্ম হোৱা সন্তানটি আচলতে পিতৃ মাতৃ উভয়ৰেই অংশ। পিতৃ আৰু মাতৃ দুয়ো আচলতে সন্তানটিত এক। আত্মাৰ অৱশিষ্ট ভাগ তেওঁৰ থকাটো তেওঁ এজনকেই সৃষ্টি কৰা নাছিলনে? কিয় এজনকেই সৃষ্টি কৰিলে? তেওঁ ঈশ্বৰীয় বংশ বিচাৰিছিল, অৰ্থাৎ সেই নাৰীগৰাকী পুৰুষজনৰ নিচিনাই হ'ব লাগিব। পৰিয়ালৰ খাতিৰত নাৰী আৰু পুৰুষ আত্মিকভাৱেও আৰু শাৰীৰিকভাৱেও একে হোৱাটো ঈশ্বৰে বিচাৰিছিল। সেইবাবেই আদমৰ পৰা লোৱা হাড়েৰে হৱাক সৃষ্টি কৰা হৈছিল যাতে দুয়ো একে হয়। সেইবাবেই যি পৰিয়ালত বিবাহ বিচ্ছেদ থাকে নাইবা বহু বিবাহ থাকে সেই পৰিয়াল সন্তান লালন পালন কৰাৰ বাবে উচিত পৰিয়াল নহয়। প্ৰিয় শ্ৰোতা, যদিহে আপুনি এগৰাকী যুৱতী, তেনেহ'লে আপুনি তেনে এজন যুৱককেই বিয়া কৰোৱা উচিত যিজনে আপুনি যি বিশ্বাস কৰে তাকেহে বিশ্বাস কৰে, কাৰণ তেওঁ যি বাটেৰে আগুৱাই আপুনিও সেই বাটেৰেই আগবাঢ়িব লাগিব। যদিহে আপুনি ঈশ্বৰৰ সন্তান কিন্তু তেওঁ ঈশ্বৰৰ সন্তান নহয়, তেনেহ'লে আপুনি ভৱিষ্যতৰ যাত্ৰা অতি কঠিন পাব। প্ৰিয় শ্ৰোতা, যদিহে আপুনি এজন যুৱক নাইবা যুৱতী, তেনেহ'লে আপোনাক আমি আজি এই কথা ক'ব বিচাৰিছো। যদিহে আপুনি ভাবি আছে যে আপুনি যিজনক ভাল পায়, যিজনক আপুনি পছন্দ কৰে, যিজনৰ সৈতে আপুনি বিবাহ পাশত আবদ্ধ হ'বলৈ মন কৰি আছে, তেওঁ এতিয়া খ্ৰীষ্টত বিশ্বাসী নহলেও তেওঁক আপুনি পাছত খ্ৰীষ্টলৈ হয়তো আনিব পাৰিব, সেইবুলি যদি আপুনি ভাবি আছে, তেনেহ'লে আপুনি সেইটো বিবাহৰ আগতেই কৰিব লাগিব। কাৰণ বিবাহৰ আগতেই আপুনি আপোনাৰ ভালপোৱাজনক সকলোতকৈ বেছি প্ৰভাৱান্বিত কৰিব পাৰে। আমি এই কথা নিঃসন্দেহে ক'ব পাৰোঁ, এজন যুৱকে তেওঁ ভালপোৱা যুৱতীগৰাকীক সন্তুষ্ট কৰিবলৈ যিকোনো ধৰণৰ কাম কৰিবলৈ সাজু থাকে। পছন্দৰ যুৱতীগৰাকীক বিয়া কৰিবলৈ তেওঁ সকলো ধৰণৰ ত্যাগ কৰিবলৈ সাজু থাকিব পাৰে, নহয়নে বাৰু? নিজে ভাল পোৱা নিজৰ মনৰ মানুহগৰাকীক সন্তুষ্ট কৰিবলৈ যিকোনো ডেকাই, যিকোনো যুৱকে যিকোনো ধৰণৰ ত্যাগ কৰিবলৈ সাজু থাকিব। কিন্তু এবাৰ বিয়া হৈ যোৱাৰ পাছত তেওঁ ভাৰ্যাক সন্তুষ্ট কৰিবলৈ আৰু সিমান সচেতন আৰু আগ্ৰহী নহ'ব। আৰু এই কথাটো প্ৰেমত পৰা যুৱতীৰ ক্ষেত্ৰতো সত্য। যদিহে কোনো যুৱক যুৱতীয়ে ভালপোৱাজনক বিবাহৰ আগতেই খ্ৰীষ্টলৈ আনিব নোৱাৰে, তেনেহ'লে ভৱিষ্যতে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব আৰু অতি গভীৰ পাৰিবাৰিক সমস্যাই দেখা দিব, এই কথাত সন্দেহ নাই। সেইবাবে আমি আমাৰ শ্ৰোতাসকলক সাৱধান কৰি দিব খুজিছো। অৱশ্যে আমাক এইবুলি ভুল বুজিব নালাগে যে আমি এনেদৰে খ্ৰীষ্টীয় বিশ্বাসীসকলক আন বিশ্বাসৰ লোকসকলৰ সৈতে প্ৰেমত হলিগলি কৰিবলৈ আচলতে উদগনি দিব খোজা নাই। এনেদৰে আন বিশ্বাসৰ লোকসকলৰ সৈতে প্ৰেমৰ হলিগলি কৰি তেওঁলোকক খ্ৰীষ্টলৈ আনিবলৈ আমি কোনো ধৰণৰ পাং পাতিবলৈ উদগনি দিয়া নাই, উৎসাহ দিব খোজা নাই। আমি ক'ব খুজিছোঁ যদিহে কোনোবা ইতিমধ্যেই তেনেকুৱা অৱস্থাত আছে। তেওঁলোকৰ প্ৰতিহে এই কথাখিনি আমি বিশেষভাৱে উল্লেখ কৰিছো। যদিহে কোনোবা ইতিমধ্যেই তেনে অৱস্থাত আছে, তেনেহ'লে তেওঁলোকে হয় সেই পথ ত্যাগ কৰিব লাগিব, নহ'লে তেওঁলোকে ভালপোৱাগৰাকীক খ্ৰীষ্টলৈ আনিব লাগিব। কিন্তু খ্ৰীষ্টত বিশ্বাস নকৰাগৰাকীৰ সৈতে বিবাহ পাশত আবদ্ধ হ'বলৈ আমি কেতিয়াও উদগনি দিব খোজা নাই, কাৰণ তেনেকুৱা বিবাহৰ ভৱিষ্যত সমস্যা গধুৰ আৰু তেনেকুৱা পৰিয়ালত সদায় সমস্যাই দেখা দিবই। এইকাৰণে তোমালোকে নিজ নিজ আত্মাৰ বিষয়ে সাৱধান হোৱা আৰু কোনেও নিজৰ যৌৱনকালৰ ভাৰ্যালৈ বিশ্বাসঘাতকতা নকৰিবা। মলাখিয়ে ইছৰাইলীয় লোকবিলাকক সাৱধান কৰি দিছে তেওঁলোকে কি কৰি আছে সেই বিষয়ে যাতে অতি সাৱধানে লক্ষ্য ৰাখে, কাৰণ ঈশ্বৰে তেওঁৰ মনোনীত জাতি সেই ইছৰাইলীয়সকলক আন জাতিবোৰৰ সৈতে বিবাহ পাশত আবদ্ধ নহবলৈ অতি চোকা আৰু স্পষ্ট ভাষাৰে সাৱধান কৰি দিছিল। প্ৰিয় শ্ৰোতা, আপোনাৰ হয়তো মনত আছে যে জিৰচালেমৰ দেৱাল নিৰ্মাণ কৰাৰ পাছত নহিমিয়াই তেওঁৰ আগৰ কাম কৰিবলৈ মাদিয়া পাৰ্চীবিলাকৰ ৰাজধানীলৈ আকৌ উভতি গৈছিল, কাৰণ তেওঁ সেই মাদিয়া পাৰ্চীসকলৰ ৰজাৰ পাণপাত্ৰ ধৰোতা আছিল, অৰ্থাৎ তেওঁ ৰজা ঘৰত চাকৰি কৰিছিল। গতিকে তেওঁ আকৌ নিজৰ চাকৰিলৈ উভতি গৈছিল, কিন্তু তেওঁ তাত কিছুদিন থকাৰ পাছত ছুটি লৈ জিৰচালেমলৈ আকৌ উভতি আহিছিল। জিৰচালেম কেনে অৱস্থাত আছে, কেনেদৰে চলি আছে তেওঁ চাবলৈ আহিছিল। কিন্তু নহিমিয়া জিৰচালেমলৈ উভতি আহি দেখিবলৈ পাইছিল যে টবিয়া নামৰ বুঢ়া অম্মুনীয়া লোক এজনে আহি জিৰচালেমৰ মন্দিৰত এটা কোঠাত আশ্ৰয় লৈছিলহি। সেই বৃদ্ধ টবিয়া কিন্তু ঈশ্বৰৰ শত্ৰু আছিল। সেই বৃদ্ধ টবিয়াই বিভিন্ন ধৰণেৰে নহিমিয়াৰ কামত আগতে বাধা দিবলৈ চেষ্টা কৰিছিল আৰু দেখ দেখকৈ ঈশ্বৰৰ প্ৰতি বিৰোধিতা কৰা লোক আছিল। সেই টবিয়া ঈশ্বৰৰ শত্ৰু আছিল বুলি সকলোৱে জানিছিল। মন্দিৰৰ মহাপুৰোহিতে টবিয়াৰ কাৰণে এই বিশেষ বন্দোবস্ত কৰি দিছিল। একেবাৰে জিৰচালেমৰ মন্দিৰতেই এটা কোঠাত সেই টবিয়াক তেওঁ আশ্ৰয় দিছিল, সেই টবিয়াৰ থকাৰ তেওঁ বন্দোবস্ত কৰি দিছিল। কিয় বাৰু? কাৰণ সেই মহাপুৰোহিতৰ পুতেকে সেই ঈশ্বৰ বিৰোধী টবিয়াৰ জীয়েকক বিয়া কৰাইছিল। কি যে দুখ লগা কথা নহয়নে বাৰু? নহিমিয়া আহি জিৰচালেমৰ মন্দিৰৰ কোঠাত সেই টবিয়াক দেখা পাইছিল। সেই কথা দেখি নহিমিয়াই কি কৰিলে জানেনে? তেওঁ সেই ঠাইলৈ গ'ল আৰু বৃদ্ধ টবিয়াৰ সকলো বয় বস্তু, আনকি আচবাব পত্ৰ আদিও দলিয়াই পেলালে আৰু তেওঁক সেই ঠাই ত্যাগ কৰি যাবলৈ ক'লে অতি চোকা ভাষাৰে, অতি স্পষ্টভাৱে। প্ৰিয় শ্ৰোতা, আপুনি হয়তো ভাবিব পাৰে সেইটো অতি অভদ্ৰ আৰু কঠোৰ ব্যৱহাৰ হৈছিল। এৰা, নিশ্চয় সেই কামটো ভদ্ৰ কাম নাছিল, কিন্তু সেই কামে তেওঁলোকৰ মন্দিৰটো পৰিষ্কাৰ কৰিলে আৰু আচলতে নহিমিয়াই তেওঁৰ নিজৰ জাতিৰ লোকবিলাকৰ প্ৰতিও অতি কঠোৰ আৰু চোকা ব্যৱহাৰ কৰিছিল। যিবিলাক লোকে অচদুদ, অম্মুন আৰু মোৱাবৰ বৰ্বৰ পৰজাতীয় লোকবিলাকৰ সৈতে বিবাহৰ সম্পৰ্ক স্থাপন কৰিছিল, সেইসকলক তেওঁ চোকা ভাষাৰে গালি পাৰিছিল। তেওঁলোকৰ প্ৰতি নহিমিয়াই কেনে ব্যৱহাৰ কৰিছিল সেই কথাৰ বৰ্ণনা নহিমিয়াই নিজে এনেদৰে দিছে। নহিমিয়া পুস্তকৰ 13 নম্বৰ অধ্যায়ৰ 25 নম্বৰ পদটো পঢ়ি দিছো, চাবচোন। তেওঁ নিজে এইবুলি কৈছে, তাতে মই তেওঁবিলাকৰ লগত বিবাদ কৰি তেওঁবিলাকক গৰিহণা দিলো আৰু তেওঁবিলাকৰ কেইজনমানক কোবাই তেওঁবিলাকৰ চুলি ছিঙিলো আৰু তোমালোকে সিহঁতৰ পুতেকবিলাকৰ লগত তোমালোকৰ জীয়াৰীবিলাকক বিয়া নিদিবা আৰু তোমালোকৰ পুতেৰাহঁতলৈ নাইবা নিজলৈ সিহঁতৰ জীয়াৰীবিলাক নানিবা, এইবুলি কৈ ঈশ্বৰৰ নামেৰে তেওঁবিলাকক শপত কৰালো। সেই পৰজাতীয় লোকৰ সৈতে বিবাহৰ সম্পৰ্ক স্থাপন কৰাৰ জৰিয়তে ইছৰাইল জাতিটোলৈ কি ধৰণৰ বিপৰ্যয় নামি আহিব সেই কথা তেওঁ সোঁৱৰাই দিছিল। আজি ঈশ্বৰৰ বাক্যৰ হকে থিয় দিবলৈ নহিমিয়াৰ নিচিনা সাধাৰণ মানুহৰ যে কিমান প্ৰয়োজন সেই কথা আমি মনত ৰখা উচিত। প্ৰিয় শ্ৰোতা, কেৱল মাত্ৰ বিবাহৰ যোগেৰেই নহয়, এই জগতত চলাফেৰা কৰোঁতে জাগতিকতাৰ সৈতে হলিগলি কৰি আমি আমাৰ আত্মিক জীৱনলৈ অভিশাপ কঢ়িয়াই অনাৰ সম্ভাৱনা থাকে। আমি বাৰু সাৱধান হৈ চলা উচিত নহয়নে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
কান্ত জলৰ কাষে মোক চলা কোমলীয়া ধাৰণী চৰা, কান্ত জলৰ কাষে মোক চলা সুস্থ কৰে মোৰ প্ৰাণ পুনৰা, ধৰ্ম পথেৰে মোক চলা মঙ্গ চৰণ মই